বাতৰি পঢ়িছো ঋতুপৰ্ণ বৰাই। এতিয়া প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে। বাজেটে 3 লাখ কোটি টকা আয়কৰ ৰেহাই ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ কেন্দ্ৰীয় বাজেটখনে সমাজৰ সকলো শ্ৰেণীক সবল কৰি তুলিব আৰু সবল কৰিব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বাজেটখনে 3 লাখ কোটি টকাৰ তথ্য দিছে আৰু ভাৰত মহিলা এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেটত সকলোৰে বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে 9টা অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰা হৈছে। এই অগ্ৰাধিকাৰসমূহ হৈছে উৎপাদনশীলতা আৰু কৃষিৰ স্থিতিস্থাপকতা, কৰ্মসংস্থাপন আৰু দক্ষতাৰ বিকাশ, সৰ্বাত্মক মানৱ সম্পদ উন্নয়ন আৰু সামাজিক ন্যায়, নিৰ্মাণ আৰু সেৱা, নগৰ উন্নয়ন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি, উদ্ভাৱন, গৱেষণা আৰু উন্নয়ন তথা পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত বাজেট দাখিল কৰি কৃষি, অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, নিৰ্মাণ আৰু আন্তঃগাঁথনি খণ্ডৰ বাবে ভালেমান ব্যৱস্থাৰ কথা ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দুখীয়া মহিলা, যুৱ প্ৰজন্ম আৰু কৃষকসকল উন্নয়নৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ অন্যতম। শ্ৰীমতী সীতাৰমণে প্ৰধানমন্ত্ৰীৰ কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশ পেকেজৰ ঘোষণা কৰে। এই পেকেজৰ অধীনত কৰ্মসংস্থাপনৰ সৈতে জড়িত উদগনিমূলক 3খন আঁচনিৰ কথা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। প্ৰথমখন আঁচনিৰ অধীনত সকলো আনুষ্ঠানিক খণ্ডৰ কৰ্মশক্তি হিচাপে যোগদান কৰা সকলো নতুন ব্যক্তিক 1 বছৰ দৰমহা প্ৰদান কৰা হ'ব। দ্বিতীয়খন আঁচনিৰ জৰিয়তে নিৰ্মাণ খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰা হ'ব আৰু তৃতীয়খন আঁচনিৰ জৰিয়তে নিয়োগকৰ্তাসকলক সহায় আগবঢ়োৱা হ'ব। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে যথেষ্ট বিনিয়োগ কৰা হৈছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে মূলধনী ব্যয়ৰ বাবদ 11 লাখ কোটিৰো অধিক টকা আবণ্টন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই ধন দেশৰ GDPৰ 3.4%। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহকো আন্তঃগাঁথনি উন্নয়নৰ বাবে এনেধৰণৰ উন্নয়নমূলক আঁচনি হাতত লবৰ বাবে উৎসাহ যোগাইছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমণে লগতে মহিলা আৰু শিশুৰ উপকাৰ সাধন কৰা বিভিন্ন আঁচনিৰ বাবে 3 লাখ কোটিৰো অধিক টকাৰ প্ৰস্তাৱ দিয়ে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অন্ধ্ৰপ্ৰদেশৰ মূলধনী আৱশ্যকতাৰ কথা অনুধাৱন কৰি কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষত বহুপাক্ষিক উন্নয়ন সংস্থাসমূহৰ জৰিয়তে বিশেষ বিত্তীয় সহায়ৰ দিহা কৰিব আৰু ৰাজ্যখনৰ বাবে 15 হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে বিহাৰৰ নতুন বিমান বন্দৰ, চিকিৎসা মহাবিদ্যালয় আৰু ক্ৰীড়া আন্তঃগাঁথনি বিকশাই তোলা হ'ব। তেওঁ কয় যে মূলধনী বিনিয়োগত সহায় হোৱাকৈ অতিৰিক্ত আবণ্টন দিয়া হ'ব আৰু বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ পৰা বাহ্যিক সহায়ৰ বাবে বিহাৰ চৰকাৰে জনোৱা অনুৰোধ ত্বৰান্বিত কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে লগতে বাজেটত তৰুণ শাখাৰ অধীনত মুদ্ৰা ঋণ লাভ কৰা আৰু সফলতাৰে পৰিশোধ কৰা উদ্যমীসকলৰ বাবে ঋণ ধনৰাশি বৰ্তমানৰ 10 লাখ টকাৰ পৰা 20 লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত ই বাণিজ্য ৰপ্তানিৰ কেন্দ্ৰ স্থাপনৰো প্ৰস্তাৱ দিয়ে। বাজেট দাখিল কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰকাৰে 5 বছৰত 1 কোটি যুৱক যুৱতীক শীৰ্ষৰ 500টা কোম্পানীত ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদানৰ উদ্দেশ্যে এখন সৰ্বাত্মক আঁচনি ৰূপায়ণ কৰিব। একেদৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত ঔদ্যোগিক কৰ্মীসকলৰ বাবে ডৰ্মিটৰী অৰ্থাৎ সমূহীয়া শয়নকক্ষত সুবিধা বিশিষ্ট ভাড়াঘৰৰ ব্যৱস্থা কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত প্ৰস্তাৱ দিছে। শ্ৰীমতী সীতাৰমণে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ পূব প্ৰান্তৰ উন্নয়নৰ বাবে ঔদ্যোগিক কৰিডৰ স্থাপনত সহায় আগবঢ়াব। চৰকাৰে ঘৰুৱা উৎপাদন আৰু গুৰুত্বপূৰ্ণ খনিজাত সামগ্ৰীৰ পুনৰ ব্যৱহাৰ্যকৰণৰ বাবে গুৰুত্বপূৰ্ণ খনিজ অভিযান আৰম্ভ কৰিব। ব্যক্তিগত আয়কৰৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেটত বিশেষ ঘোষণা কৰিছে। বাজেটত নতুন কৰ ব্যৱস্থাত বেতনভোগী কৰ্মচাৰীসকলৰ বাবে ষ্টেণ্ডাৰ্ড ডিডাকচন 50,000ৰ পৰা 75,000লৈ বৃদ্ধি কৰা হৈছে। 3 লাখ টকা পৰ্যন্ত আয়ৰ ক্ষেত্ৰত কোনো ধৰণৰ কৰ প্ৰযোজ্য নহ'ব। 3ৰ পৰা 7 লাখ টকা পৰ্যন্ত আয়কৰ 5%, 7ৰ পৰা 10 লাখ টকা পৰ্যন্ত 10%, 10ৰ পৰা 12 লাখলৈকে 15%, 12ৰ পৰা 15 লাখলৈকে 20% আৰু 15 লাখ টকাৰ ওপৰৰ আয়ৰ ক্ষেত্ৰত 30% হ'ব। বিত্তমন্ত্ৰীয়ে গ্ৰাম্য আন্তঃগাঁথনিকে ধৰি গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে 2.64 লাখ কোটি টকাৰ প্ৰস্তাৱ আগবঢ়াইছে। বেংকিং সেৱাৰ সম্প্ৰসাৰণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত ভাৰতীয় ডাক ধনাদায় বেংকৰ 100ৰো অধিক শাখা স্থাপন কৰা হ'ব। বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে যে এই বাজেটত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উৎপাদন তথা শ্ৰমৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছে আৰু এই খণ্ডৰ বাবে বিভিন্ন ব্যৱস্থা ঘোষণা কৰা হৈছে। বিত্তমন্ত্ৰীয়ে লগতে কৈছে যে তৃতীয় পক্ষৰ নিশ্চয়তা অবিহনে যন্ত্ৰপাতি আৰু সঁজুলি ক্ৰয়ৰ বাবে উদ্যোগীসকলক ঋণ নিশ্চয়তা আঁচনি প্ৰৱৰ্তন কৰা হ'ব। অসম, বিহাৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমলৈ বান ব্যৱস্থাপনা প্ৰকল্পৰ সমৰ্থনত আৰ্থিক অনুদান আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হয়।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটে সমাজৰ প্ৰতিটো শ্ৰেণীক সবল আৰু সহায় কৰিব। তেওঁ কয় যে এই বাজেটখনে গ্ৰামাঞ্চলত বাস কৰা লোকৰ লগতে দুৰ্বল শ্ৰেণী আৰু কৃষকসকলক সমৃদ্ধিৰ দিশত সহায় কৰিব। এটা ভিডিঅ' বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই বাজেটে যুৱক যুৱতীসকলক সুযোগ প্ৰদান কৰিব। তেওঁ কয় যে যোৱা 10 বছৰত 25 কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা ওলাই আহিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক অভিনন্দন জনাই কৈছে যে এই বাজেটখনে এখন সমৃদ্ধিশালী আৰু স্বাৱলম্বী বিকশিত ভাৰত গঢ়ি তোলাৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বাংগীন আৰু দ্ৰুতগতিত বাজেটখনে ভাৰতৰ অৰ্থনৈতিক পৰিৱৰ্তন ত্বৰান্বিত কৰিব। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে এই বাজেটখনে উন্নত আন্তঃগাঁথনিৰ উদ্ভাৱন আৰু পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ সৈতে সমৃদ্ধিশালী ভৱিষ্যতৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰিব। তেওঁ কয় যে বাজেটখনে কৃষি উৎপাদনশীলতা বৃদ্ধি, নিয়োগৰ দক্ষতা বৃদ্ধি, মানৱ সম্পদ আৰু সামাজিক ন্যায়ক উন্নীত কৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ লগতে কয় যে ই উৎপাদন আৰু সেৱা, নগৰ উন্নয়ন, শক্তি সুৰক্ষা আদি ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাত সহায় কৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে বাজেটখনক উৎকৃষ্ট বুলি অভিহিত কৰি কৈছে যে চৰকাৰে এটা অগ্ৰাধিকাৰৰ স্থায়ী মনোনিৱেশৰ ওপৰত আলোকপাত কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰীগোৱেলে কৈছে যে বাজেটখনে অনাগত দিনবোৰত ভাৰতৰ উন্নয়নৰ দিশত আগুৱাই নিব। তেওঁ লগতে কয় যে বাজেটখনে ভাৰতৰ যুৱক যুৱতী, মহিলা, দৰিদ্ৰ আৰু কৃষকসকলৰ সৰ্বাংগীন উন্নতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কংগ্ৰেছে বাজেটখনক সমালোচনা কৰি কৈছে যে ই নিৰাশাজনক আৰু ইয়াত আয়ৰ অসমানতাৰ কোনো ধৰণৰ সমাধান নাই। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ সাংসদ শশী থাৰুৰে কৈছে যে বাজেটত এনজিএনৰেগাৰো কোনো উল্লেখ নাই। অৱশ্যে শ্ৰীথাৰুৰে বাজেটত এঞ্জেল কৰ বিলুপ্ত কৰাটো আদৰণি জনায়। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱেও কেন্দ্ৰীয় বাজেটখনক সমালোচনা কৰি কৈছে যে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা সমাধানত বাজেটখন ব্যৰ্থ হৈছে। শ্ৰীযাদৱে অভিযোগ কৰি কৈছে যে বাজেটখনত কৃষকৰ বাবে সুনিৰ্দিষ্ট একো নাই। তেওঁ লগতে কয় যে যেতিয়ালৈকে কৃষকৰ সমস্যা সমাধান নহয় আৰু যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন সুনিশ্চিত নহয় তেতিয়ালৈকে জনসাধাৰণ লাভান্বিত নহ'ব। শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে কেন্দ্ৰীয় বাজেটক লৈ প্ৰশ্ন উত্থাপন কৰি কৈছে যে বাজেটত মহাৰাষ্ট্ৰৰ বাবে একো নাই। উচ্চতম ন্যায়ালয়ে প্ৰশ্নকাকত ফাদিল আৰু অসাধু কাৰ্যক দোহাই দিয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট UG বাতিল কৰিবলৈ অস্বীকাৰ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়, ন্যায়াধীশ JB পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আজি এইদৰে ৰায় দিয়ে। ন্যায়ালয়ে কয় যে সমগ্ৰ পৰীক্ষাৰ স্বচ্ছতা প্ৰভাৱিত কৰিব পৰাকৈ ব্যৱস্থাগত ত্ৰুটিৰ বাবে প্ৰশ্নকাকত ফাদিল হোৱা বুলি কোনো প্ৰমাণ নাই। ন্যায়ালয়ে লগতে পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিলে 30 লাখৰ অধিক শিক্ষাৰ্থীৰ ওপৰত প্ৰভাৱ পৰিব আৰু শিক্ষাসূচী বিঘ্নিত হ'ব বুলি ৰায় দিয়ে। অনাগত সময়তো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব বুলি বিচাৰপীঠখনে মন্তব্য কৰে। ভাৰত শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলা এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ আমালৈ বাতৰি অহাৰ পৰলৈকে 1 অভাৰ আৰু 4টা বলত 1টা উইকেট নেহেৰুৱাকৈ খেলি আছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট দাখিল কৰে। বাজেটত 3 লাখ টকালৈকে আয়কৰ ৰেহাই ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ কেন্দ্ৰীয় বাজেটখনে সমাজৰ সকলো শ্ৰেণীক সবল কৰি তুলিব বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছে বাজেটখনক নিৰাশাজনক আখ্যা দিছে আৰু ভাৰত মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।
Thank you.